ইব্রী অধ্যায় ১২। এতেকে ইমান মেঘরূপ সাক্ষীয়ে আমাক বেৰি থকা দেখি আহা আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰ হওক আৰু আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্তা যীশুলৈ চাই থাকো হওক। তেওঁৰ আগত থকা আনন্দৰ নিমিত্তে অপমানকে হেয়জ্ঞান কৰি ক্ৰুশ যন্ত্ৰণা সহন কৰি ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল। এতেকে তোমালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নোহোৱা, এইকাৰণে যিজনাই নিজৰ বিৰুদ্ধে কৰা পাপীবিলাকৰ এনে প্ৰতিবাদ সহন কৰিছিল তেওঁলৈ মনোযোগ কৰা হওক। তোমালোকে পাপৰ লগত যুদ্ধ কৰি এতিয়াও তেজ বোৱালৈকে প্ৰতিৰোধ কৰা নাই, আৰু যি আশ্বাসৰ বাণীয়ে পুত্ৰ বুলি তোমালোকৰ লগত কথা বতৰা কৰিছে,
হে মোৰ পুত্ৰ, প্ৰভুৰ শাসন হেয়জ্ঞান নকৰিবা আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা, কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে আৰু তেওঁ গ্ৰাহ্য কৰা প্ৰতিজন পুত্ৰক কোবায়, ইয়াক তোমালোকে পাহৰিলা।
তোমালোকে যি সহন কৰিছা সেয়ে তোমালোকৰ শাসনৰ অৰ্থে ঈশ্বৰে পুত্ৰবিলাকৰ প্ৰতি যেনেকৈ তেনেকৈ তোমালোকৰ প্ৰতি ব্যৱহাৰ কৰিছে, কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্ৰ আছে? কিন্তু সকলোৱে যি শাসনৰ ভাগী হল, তোমালোক যদি তাৰ ভাগী নোহোৱা তেন্তে তোমালোক যাৰহে পুত্ৰ নোহোৱা। তাত বাদে আমাৰ মাংসিক পিতৃসকল শাসনকৰ্তা আছিল আৰু আমি তেওঁবিলাকক সমাদৰ কৰিছিলো। পাছে তাতকৈ যিজনা আত্মাবিলাকৰ পিতৃ তেওঁৰ বশীভূত হৈ জীৱন ধাৰণ নকৰিম নে? তেওঁবিলাকে হলে যেনেকৈ উচিত দেখিছিল তেনেকৈ অলপ দিনৰ নিমিত্তে শাস্তি দিছিল, কিন্তু তেওঁ হলে আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ তাৰ কাৰণে শাস্তি দিছে। সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয় কিন্তু দুখৰ বিষয় যেন দেখা যায়। তাৰ পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা মানুহবিলাকক ধাৰ্মিকতাৰ শাস্তিযুক্ত ফল দিয়ে। এইকাৰণে তোমালোকে ওলমি পৰা হাত, যথৰ আঁঠু পোন কৰা আৰু খোৰাই যেন বিপদগামী নহয় বৰং সুস্থ হয়, এইকাৰণে নিজ নিজ ভৰিলৈ পোনবাদ কৰা। সকলোৰে সহিত ঐক্য আৰু যি পবিত্ৰতাৰ বিনে কোনেও প্ৰভুৰ দৰ্শন নাপাব সেই পবিত্ৰতাকো খেদি যোৱা। পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয় বা কোনো তিতাৰ মূল ওলাই তোমালোকৰ বিঘিনি জন্মোৱাত তাৰ দ্বাৰাই অধিক ভাগ অসুচি হৈ যায়, বা এসাজ আহাৰৰ নিমিত্তে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এছৌ তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে চাবা, কিয়নো তোমালোকে জানা যে এছৌয়ে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হবলৈ ইচ্ছা কৰি তাক চকুলোৰে সযত্নে বিচাৰিলতো অগ্ৰাহ্য হল, কাৰণ তেওঁ মন পালতাবলৈ ঠাই নাপালে। কিয়নো অস্পৰ্শনীয় আৰু অগ্নিৰে প্ৰজ্বলিত পৰ্বত, কলাবৰণীয়া মেঘ, আন্ধাৰ, ধুমুৱা বতাহ, তুৰিৰ ধ্বনি আৰু বাক্যৰ শব্দ, এইবোৰৰ ওচৰলৈ তোমালোক অহা নাই। সেই মাত শুনাবিলাকে এই প্ৰাৰ্থনা কৰিলে যে তেওঁবিলাকক যেন আৰু কোনো বাক্য কোৱা নহয়, এই আজ্ঞা তেওঁবিলাকে সহিব নোৱাৰিলে,
কিয়নো কোনো পশুৱেও যদি সেই পৰ্বত স্পৰ্শ কৰে তেন্তে তাক শিলদলিয়াই মৰা হ'ব।
আৰু সেই দৰ্শন এনে ভয়ংকৰ যে তাক মুচিয়ে কৈছিল,
মই বৰ ভয় পাই কঁপি আছো।
কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ অৰ্থাৎ স্বৰ্গীয় জেৰুচালেম, অযুত অযুত দূত, স্বৰ্গত নাম লিখা প্ৰথমে জন্মাবিলাকৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিকবিলাকৰ আত্মাবিলাক, নতুন নিয়মৰ মধ্যস্থ যীশু আৰু হেবলতকৈ অতি উত্তম কথা কওঁতা শান্তি কৰা তেজ, এই সকলোৰ ওচৰলৈ তোমালোক আহিলা। সাৱধান, বাক্য কওঁতাজনক তোমালোকে অগ্ৰাহ্য নকৰিবা, কিয়নো যিজনাই পৃথিৱীত আদেশ দিছিল সেইজনাক অগ্ৰাহ্য কৰাবিলাকেই যদি নাসাৰিল তেন্তে যিজনাই স্বৰ্গৰ পৰা আদেশ দিলে তেওঁৰ পৰা বিমুখ হলে আমি যে নাসাৰিম এয়ে কিমান অধিক গুণে নিশ্চয়। তেতিয়া তেওঁৰ ধনীয়ে পৃথিৱী লৰাইছিল, কিন্তু এতিয়া তেওঁ অংগীকাৰ কৰিলে।
আৰু এবাৰ মই কেৱল পৃথিৱীহে লৰাম এনে নহয় আকাশকো লৰাম।
ইয়াতে আৰু এবাৰ এই শব্দে অলৰ বস্তুবোৰ থাকিবৰ কাৰণে নিৰ্মিত বস্তুৰ দৰে লৰোৱা বস্তুবোৰ দূৰ কৰা বুজাইছে। এই হেতুকে আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত আহা যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু ভয়েৰে সন্তোষৰূপে ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ সেই অনুগ্ৰহ মানুহ, কিয়নো আমাৰ ঈশ্বৰ গ্ৰাহকাৰী অগ্নিস্বৰূপ।